Ea Akahwani. Batari Borisu Bhaswati Chakraborty aru mor khote ase Sanjeevani Pathak. Etiar pradhan batari somuhul. Pradhanmantri Narendra Modi khudra sahara udyogi hokolor subidhar babe upojogi sthan sinakta koribole rajya sarkar somuh ahwan janaise. দেশত সংবিধান গৃহীত হোৱাৰ 75 বছৰ উপলক্ষে আজি ৰাজ্যসভাত সংবিধান সন্দৰ্ভত দুদিনীয়া বিতৰ্ক অনুষ্ঠিত হ'ব। এখন দেশ এটা নিৰ্বাচন সন্দৰ্ভত লোকসভাত আজি দুখন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। মহাৰাষ্ট্ৰ বিধানসভাৰ শীতকালীন অধিৱেশন আজিৰ পৰা আৰম্ভ হ'ব আৰু ভাৰতে চলিত বৰ্ষৰ মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী খিতাপ দখল কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষুদ্ৰ চহৰৰ উদ্যোগীসকলৰ সুবিধাৰ বাবে উপযোগী স্থান চিনাক্ত কৰিবলৈ ৰাজ্য চৰকাৰসমূহক আহ্বান জনাইছে। দিল্লীত অনুষ্ঠিত মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি শ্ৰীমোদীয়ে ৰাজ্যসমূহক সংশ্লিষ্ট ক্ষেত্ৰত থকা নীতিসমূহ সৰলীকৃত কৰিবলৈ আহ্বান জনাই কয় যে সৰলীকৰণৰ অভাৱৰ ফলত প্ৰায় নাগৰিকসকল অসুবিধাৰ সন্মুখীন হয়। নাগৰিকসকলৰ অংশীদাৰিত্বক উৎসাহিত কৰিবলৈ তেওঁ অংশগ্ৰহণকাৰী ৰাজ্যসমূহক শাসন আৰ্হিৰ সংস্কাৰ সাধন কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে সংস্কাৰ পৰিৱেশন আৰু ৰূপান্তৰৰ ওপৰত গুৰুত্ব দিয়া উচিত আৰু লগতে চৰকাৰৰ বিভিন্ন পদক্ষেপৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱাটো গুৰুত্বপূৰ্ণ। সক্ৰিয় অৰ্থনীতিৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে গোবৰ্ধন কাৰ্যসূচীৰ শলাগ লৈ কয় যে এই কাৰ্যসূচী এতিয়া এটা বৃহৎ শক্তি সম্পদৰূপে পৰিগণিত হৈছে। এই কাৰ্যসূচীয়ে আৱৰ্জনা সম্পদলৈ ৰূপান্তৰ কৰাৰ লগতে পশুধনক দায়বদ্ধতাতকৈ সম্পত্তি হিচাপে গঢ়ি তুলিছে। তেওঁ ৰাজ্যসমূহক ই আৱৰ্জনা পুনৰ ব্যৱহাৰৰ বাবে সম্ভৱপৰ অৰ্থৰ যোগানৰ ধাৰণাটো আৰু অধিক প্ৰসাৰিত কৰাৰ বাবে আহ্বান জনায়। উল্লেখযোগ্য যে এই তিনিদিনীয়া সন্মিলনত যোৱা 13-16 ডিচেম্বৰলৈ দিল্লীত অনুষ্ঠিত হৈছিল। ভাৰতৰ হেমাখণ্ডৰ সম্ভাৱনীয়তাক বিশেষকৈ সৰু চহৰসমূহত ব্যৱহাৰ কৰিবলৈ বহুমুখী পন্থাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত সন্মিলনত আলোকপাত কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত ভ্ৰমণৰত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিস্তায়ক আজি নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। তিনিদিনীয়া ভ্ৰমণসূচীৰে চুবুৰীয়া ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকী কালি নতুন দিল্লীত উপস্থিত হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী এল মুৰ্গানে শ্ৰীলংকাৰ নেতাগৰাকীক আদৰণি জনায়। শ্ৰীদিস্তায়কে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপৰাষ্ট্ৰপতি জগদীপ ধনখৰক সাক্ষাৎ কৰিব। তেওঁ বিহাৰৰ বুদ্ধগয়াৰো দৰ্শন কৰিব। ৰাষ্ট্ৰপতিৰূপে কাৰ্যভাৰ গ্ৰহণৰ পাছত দিস্তায়কৰ এয়া হৈছে প্ৰথমটো ভাৰত ভ্ৰমণ। ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণে দুয়োখন দেশৰ বহুমুখী আৰু পাৰস্পৰিক লাভজনক সহযোগিতা অধিক বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। বিদেশ পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে নতুন দিল্লীত কালি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত জয়শংকৰে কয় যে ভাৰতৰ চুবুৰীয়া নীতি, প্ৰথম নীতি তথা সাগৰ আউটলুক দুয়োটাৰে শ্ৰীলংকা হৈছে মূল চাবিকাঠি। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতিগৰাকীৰ মাজত হ'বলগীয়া আলোচনাই দুয়োখন দেশৰ মাজৰ আস্থা আৰু সহযোগিতাক অধিক সুদৃঢ় কৰিব। বিদেশী বিনিয়োগকাৰীয়ে চলিত মাহৰ প্ৰথম দুসপ্তাহত ভাৰতীয় মূলধনী বজাৰত প্ৰায় 28,000 কোটি টকা বিনিয়োগ কৰিছে। তথ্য অনুসৰি বিদেশী প্ৰতিষ্ঠানগত বিনিয়োগকাৰীয়ে ভাৰতৰ ইকুইটি বজাৰত 22,766 কোটি টকা আৰু ঋণৰ বজাৰত 4,814 কোটি টকা বিনিয়োগ কৰিছে। বিদেশী বিনিয়োগকাৰীসকলে যোৱা মাহত 21,612 কোটি আৰু অক্টোবৰ মাহত 94,017 কোটি টকা উভতাই লৈছিল। উল্লেখযোগ্য যে ছেপ্টেম্বৰ মাহত 9 মাহৰ ভিতৰতে সৰ্বাধিক 57,724 কোটি টকাৰ বিদেশী প্ৰতিষ্ঠানগত বিনিয়োগ হৈছিল। চলিত বছৰৰ এই পৰ্যন্ত ভাৰতীয় মূলধনী বজাৰত বিদেশী বিনিয়োগকাৰীয়ে 1,20,000 কোটি টকাৰো অধিক টকা বিনিয়োগ কৰিছে। দেশত সংবিধান গৃহীত হোৱাৰ 75 বছৰ উপলক্ষে আজি ৰাজ্যসভাত সংবিধান সন্দৰ্ভত দুদিনীয়া বিতৰ্ক অনুষ্ঠিত হ'ব। লোকসভাতো যোৱা শুকুৰ আৰু শনিবাৰে এই একেই বিতৰ্ক অনুষ্ঠিত হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উচ্চ সদনত এই বিতৰ্কত অংশ লোৱাৰ কথা আছে। ভাৰতীয় সংবিধানৰ এই বিতৰ্কৰ সময়ত আজি আৰু কাইলৈ ৰাজ্যসভাত উপস্থিত থাকিবলৈ বিজেপিয়ে তেওঁলোকৰ দলৰ সকলো সাংসদৰ প্ৰতি হুইপ জাৰি কৰিছে। সংবিধান সভাই 1949 চনৰ 26 জানুৱাৰীত গৃহীত ভাৰতীয় সংবিধান 1950 চনৰ 26 জানুৱাৰীত কাৰ্যকৰী কৰা হৈছিল। এই সংবিধানে ভাৰতক এখন সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্যৰূপে স্বীকৃতি প্ৰদান কৰিছে। উল্লেখযোগ্য যে 2015 চনত নৰেন্দ্ৰ মোদী চৰকাৰে 1949 চনত ভাৰতীয় সংবিধান গৃহীত হোৱাৰ সন্মানস্বৰূপে 26 নৱেম্বৰৰ দিনটো সংবিধান দিৱস হিচাপে ঘোষণা কৰিছিল। এখন দেশ এটা নিৰ্বাচন সন্দৰ্ভত লোকসভাত আজি দুখন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় আইনমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে 129 সংখ্যক সংবিধান সংশোধনী বিধেয়ক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক নিম্ন সদনত উত্থাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত দেশত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ বাবে সংবিধান সংশোধনী বিধেয়কৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছিল। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত গঠিত উচ্চ পৰ্যায়ৰ এখন সমিতিয়ে ৰাজনৈতিক দলৰ নেতা আৰু বিশেষজ্ঞসকলকে ধৰি অন্যান্য অংশীদাৰীসকলৰ সৈতে এই সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক সঞ্জীৱনী পাঠকৰ পৰা।
মহাৰাষ্ট্ৰ বিধানসভাৰ শীতকালীন অধিৱেশন আজিৰ পৰা আৰম্ভ হ'ব। শাসনাধিষ্ঠিত মহায়ুতি মন্ত্ৰীসভাৰ কালি সম্প্ৰসাৰণ কৰা হয়। মন্ত্ৰীসভাৰ কেইবাগৰাকী সদস্যই কালি শপত গ্ৰহণ কৰে। বিজেপিৰ 16গৰাকী, শিৱসেনাৰ 9গৰাকী আৰু এন চি পিৰ 8গৰাকী সদস্যই কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। উল্লেখযোগ্য নেতাসকলৰ ভিতৰত মহাৰাষ্ট্ৰ বিজেপিৰ মুৰববী চন্দ্ৰশেখৰ বাৱনকুলে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁ লগতে দলৰ নেতা ৰাধাকৃষ্ণ ভিখে পাটিল, চন্দ্ৰকান্ত পাটিল আৰু গিৰিশ মহাজনে কেবিনেট মন্ত্ৰী হিচাপে শপত লয়। এন চি পিৰ নেতা হাছান মশ্ৰিফ আৰু শিৱসেনাৰ নেতা গোলাপৰাও পাটিলেও কেবিনেট মন্ত্ৰী হিচাপে শপত লয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীছ আৰু উপ মুখ্যমন্ত্ৰীদ্বয় একনাথ সিন্ধে আৰু অজিত পাৱাৰো উপস্থিত থাকে। নাগপুৰত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীছে কয় যে এই অধিৱেশনত মুঠ 20খন বিধেয়ক উত্থাপন কৰা হ'ব। উল্লেখযোগ্য যে পাৰভানী আৰু বিদত সংঘটিত হিংসাত্মক ঘটনা আৰু ঠিকাভিত্তিক নিয়োগ আদি বিষয় সন্দৰ্ভত কালি মহাবিকাশ অঘাৰীৰ নেতৃত্বাধীন বিৰোধী দলসমূহে প্ৰতিবাদ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 29 ডিচেম্বৰত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 117 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ 1800-11-7800 টোল ফ্ৰী নম্বৰলৈ প্ৰেৰণ কৰিব পাৰে। নমো এপ নাইবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও জনসাধাৰণে নিজৰ পৰামৰ্শ প্ৰেৰণ কৰিব পাৰে। অহা 27 ডিচেম্বৰ পৰ্যন্ত মতামত আৰু পৰামৰ্শসমূহ প্ৰেৰণ কৰিব পাৰিব। এই অনুষ্ঠানত আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি AIR নিউজ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপত উপলব্ধ হ'ব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগে এই অনুষ্ঠান লাইভ ষ্ট্ৰীমিং কৰা হ'ব। আকাশবাণী অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 বজাত গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু দায়িত্ব এই সন্দৰ্ভত গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব নিধি খাৰেৰ সৈতে হোৱা এটা বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 011-2342-1050 আৰু 011-2331-4444 নম্বৰত ফোন কৰি গ্ৰাহকৰ অধিকাৰ আৰু দায়িত্ব সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে লগতে হোৱাটছএপযোগে 92890-94044 নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব অথবা হেচটেগ আস্ক AIR যোগে সামাজিক মাধ্যম এক্সত প্ৰশ্ন সুধিব পাৰিব। ভাৰতে চলিত বৰ্ষৰ মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত চূড়ান্ত বিজয়ী খিতাপ দখল কৰিছে। ওমানৰ মাস্কাটত যোৱা নিশা অনুষ্ঠিত ফাইনেল খেলত ভাৰতে চীনক 3-2 পেনাল্টিত শ্বুটআউটত পৰাস্ত কৰে। ভাৰতীয় গোলৰক্ষক নিধিয়ে সুন্দৰ খেল প্ৰদৰ্শন কৰে। আনহাতে সাক্ষী ৰাণা, ঈশিকা আৰু সুনেলিতা টপ্পুৱে ভাৰতৰ হৈ এটাকৈ গ'ল দিয়ে। চীনৰ হৈ জিন জুৱাং টেনে প্ৰথমটো গ'ল দিয়ে। হকী ইণ্ডিয়াই দলৰ প্ৰতিগৰাকী খেলুৱৈৰ বাবে 2,00,000 টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। ভাৰতৰ দীপিকা শ্বেৰাৱতে প্ৰতিযোগিতাত সৰ্বাধিক 12টা গ'ল দিয়ে। মুম্বাইয়ে ছৈয়দ মুস্তাক আলী ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতাত চূড়ান্ত বিজয়ৰ খিতাপ দখল কৰিছে। বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত কালি অনুষ্ঠিত ফাইনেল খেলত মুম্বাইয়ে মধ্যপ্ৰদেশক 5 উইকেটত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি মধ্যপ্ৰদেশে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 174 ৰান কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষুদ্ৰ চহৰৰ উদ্যোগীসকলৰ সুবিধাৰ বাবে উপযোগী স্থান চিনাক্ত কৰিবলৈ ৰাজ্য চৰকাৰসমূহক আহ্বান জনাইছে। দেশত সংবিধান গৃহীত হোৱাৰ 75 বছৰ উপলক্ষে আজি ৰাজ্যসভাত সংবিধান সন্দৰ্ভত দুদিনীয়া বিতৰ্ক অনুষ্ঠিত হ'ব। এখন দেশ এটা নিৰ্বাচন সন্দৰ্ভত লোকসভাত আজি 2খন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে। মহাৰাষ্ট্ৰ বিধানসভাৰ শীতকালীন অধিৱেশন আজিৰ পৰা আৰম্ভ হ'ব আৰু ভাৰতে চলিত বৰ্ষৰ মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত চূড়ান্ত বিজয়ী খিতাপ দখল কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।